এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। উচ্চ শিক্ষাত ছাত্ৰীৰ নামভৰ্তি বৃদ্ধি, বাল্য বিবাহ তথা কৈশোৰকালীন মাতৃত্ব প্ৰতিৰোধ, শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষাৰ অধিকাৰ নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে অভিলাষী আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে মাহিলী 1000 টকা, স্নাতক আৰু সংহত শিক্ষক শিক্ষা কাৰ্যসূচীৰ পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীয়ে মাহিলী 1250 টকা আৰু স্নাতকোত্তৰ আৰু বি এডৰ ছাত্ৰীয়ে মাহিলী 2500 টকাকৈ লাভ কৰিব। মাধ্যমিক শিক্ষাৰ বাবে আজিৰে পৰা 9 আগষ্টলৈ প্ৰপত্ৰ বিতৰণ কৰা হ'ব। ছাত্ৰীসকলে বন্ধৰ সময়ছোৱা বাদ দি সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা লাভ কৰিব। এই আঁচনিৰ অধীনত 2024-25 বৰ্ষত 160,000 ছাত্ৰীক 133 কোটি টকা বিতৰণ কৰা হৈছিল। উল্লেখযোগ্য যে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি নিৰ্মূল কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি কালি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কেন্দ্ৰীয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কালিৰ কেন্দ্ৰীয় কাৰ্যসূচীত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্ত উপস্থিত থাকে। আনহাতে ৰাজ্যৰ আন আন প্ৰান্তত মন্ত্ৰী বিধায়কে এই কাৰ্যসূচীৰ উদ্বোধন কৰে। যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়া আৰু লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত বিধায়ক মানৱ ডেকাই আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে কাইলৈ পুৱাৰে পৰা মেৰাপানী সীমান্তৰ 2 নম্বৰ নেঘেৰী বিলত উচ্ছেদ চলাব। আৰক্ষী, বন বিভাগৰ লোকে কালি অঞ্চলটোৰ পৰিস্থিতি নিৰীক্ষণ কৰে। কালি প্ৰশাসনৰ তৰফৰ পৰা 2 নম্বৰ নেঘেৰী বিল অঞ্চল খালী কৰাৰ বাবে অন্তিমবাৰৰ বাবে অবৈধ দখলকাৰীসকলক মাইকযোগে জাননী জাৰি কৰা হয়। উল্লেখযোগ্য যে নেঘেৰী বিলত উচ্ছেদ হ'বলগীয়া 205টা পৰিয়ালৰ ভিতৰত 74টা পৰিয়ালৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে দৈয়াং বনাঞ্চলৰ নেঘেৰী বিলৰ 59টা আৰু নাম্বৰ বনাঞ্চলত 15টা পৰিয়াললৈ সাময়িকভাৱে সকাহ দিয়ে আৰু পৰিয়ালকেইটাৰ বাবে উচ্ছেদৰ সময়সীমা 14 আগষ্টলৈ বৃদ্ধি কৰে। ইপিনে উত্তৰ পূব ছাত্ৰ সংগঠন অৰ্থাৎ নেছয়ে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ পৰা অবৈধ বাংলাদেশী নাগৰিকক বহিষ্কাৰৰ দাবী জনোৱাৰ লগতে ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযানলৈ সমৰ্থন আগবঢ়াইছে। কালি গুৱাহাটীত অনুষ্ঠিত সংগঠনটোৰ কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত জনসংখ্যাৰ বৃদ্ধিৰ কাৰণ বিচাৰি উলিয়াবলৈ নেছয়ে আটাইকেইখন ৰাজ্যৰ চৰকাৰৰ বিশেষ পৰ্যালোচনা সমিতি গঠন কৰিবলৈ দাবী জনাব। ৰাজ্য চৰকাৰে বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা 6টা ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অসমত প্ৰৱেশ কৰা হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, শিখ, পাৰ্চী আৰু জৈন ধৰ্মাৱলম্বী লোকৰ গোচৰসমূহ প্ৰত্যাহাৰ কৰা হ'ব। দিছপুৰত যোৱা 17 জুলাইত অনুষ্ঠিত গৃহ আৰু ৰাজনৈতিক বিভাগৰ এখন বৈঠকত ৰাজ্যৰ 100খন বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা এই 6টা ধৰ্মাৱলম্বী লোকসকলৰ গোচৰসমূহ প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছিল। ৰাজ্য চৰকাৰে এই বিষয়টোৰ ক্ষেত্ৰত বিদেশী ন্যায়াধীকৰণসমূহৰ লগতে সকলো জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ জাননী জাৰি কৰিছে। এই জাননীত গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা গোৰ্খা আৰু কোচ ৰাজবংশীসকলৰ বিৰুদ্ধে গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈও ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত আজি গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত 1ম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হ'ব। হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৰাজ্যবাসীক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ যুৱ চিত্ৰশিল্পী ভাস্কৰ জ্যোতি গগৈলৈ তেওঁৰ নষ্টালজিক ডেষ্ট্ৰাকশ্যন শীৰ্ষক ছবিখনৰ বাবে ৰাষ্ট্ৰীয় ললিত কলা একাডেমী বঁটা আগবঢ়োৱা হৈছে। কালি ললিত কলা একাডেমীয়ে নতুন দিল্লীত আয়োজন কৰা 71 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত পদ্মবিভূষণ সন্মানেৰে সন্মানিত স্বনামধন্য শিল্পী ৰামভি সুতৰে এই বঁটা প্ৰদান কৰে। কেনভাছত এক্ৰেলিক মাধ্যমত অংকন কৰা এই ছবিখন দেশৰ 20জন নিৰ্বাচিত শিল্পীৰ শিল্পকৰ্মৰ অন্যতম শ্ৰেষ্ঠ শিল্পকৰ্মৰূপে বিবেচিত হৈছে। ৰাষ্ট্ৰীয় ললিত কলা একাডেমীয়ে প্ৰতি বছৰে আগবঢ়োৱা শিল্পকলাৰ এই অন্যতম শ্ৰেষ্ঠ সন্মান লাভ কৰা শ্ৰী গগৈ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ চৰকাৰী আৰু চাৰুকাৰু কলা মহাবিদ্যালয়ৰ চিত্ৰকলা বিভাগৰ অধ্যাপক। শিৱসাগৰ জিলাৰ গেলেকীত জন্মগ্ৰহণ কৰা গগৈৰ এই সফলতাৰ বাবে ললিত কলা শিল্পী সমিতি অসমে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।